ويسبح الرعد بحمده والملائكة من خيفته ويرسل الصواعق فيصيب بها من يشاء وهم يجادلون في الله وهو شديد المحال
আৰু ৰাগাদে আল্লাহৰ প্ৰশংসাৰ সৈতে মহিমা আৰু পবিত্ৰতা ঘোষণা কৰে আৰু ফিৰিস্তাসকলেও কৰে তেওঁৰ ভয়ত তেওঁই গৰ্জনকাৰী বজ্য প্ৰেৰণ কৰে তাৰ পিছত যাক ইচ্ছা কৰে তাৰ দ্বাৰা আঘাত কৰে কাৰণ সিহঁতে আল্লাহ সম্পৰ্কে বাক বিতণ্ড কৰে আৰু তেওঁই শক্তিত প্ৰবল শাস্তিত অতি কঠোৰ